ইস্তেৰ এক অধ্যায়। ৰজাৰ মহাভোজ। ৰাণী বস্তিৰ ৰাণীপদ গুচোৱা। ৰজা অহছবেৰুছৰ দিনত ৰজা অহছবেৰুছে ভাৰতবৰ্ষৰ পৰা ক্ৰুজ দেশলৈকে 127খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল। সেই সময়ত ৰজা অহছবেৰুছ চুচন ৰাজপদত নিজৰ ৰাজসিংহাসনত বহিল। তেওঁ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়া সৈন্য, উচ্চ পদবীধাৰী লোক আৰু প্ৰদেশৰ অধ্যক্ষসকল তেওঁৰ আগত উপস্থিত হ'ল। তেওঁ অনেক দিন অৰ্থাৎ 180 দিনলৈকে নিজৰ পটাপাম্বিত ৰাজ্যৰ ঐশ্বৰ্য আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে। সেই দিনবোৰ যেতিয়া সম্পূৰ্ণ হ'ল তেতিয়া ৰজাই 7 দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজকোঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজগৃহৰ বাগিচাৰ চোতালত দিলে। বাগিচাৰ চোতালখন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি হনহোতা আৰু ৰঙা বেঙেনা বৰণীয়া ৰছীয়ে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ্মপথ মমৰ শিল মুকুতা আৰু চেপেটা শিলাখণ্ডও সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল। তেওঁলোক সোণৰ পিয়লাত পান কৰোৱা হৈছিল। প্ৰতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্বতাৰ কাৰণে অধিক ৰাজকীয় দাক্ষাৰক তেওঁলোকক দিয়া হৈছিল। তেওঁলোকে বিধি অনুসাৰে দাক্ষাৰক পান কৰিছিল। দাক্ষাৰক পান কৰোতা বাধ্যতামূলক নাছিল, কাৰণ যাৰ যি ইচ্ছা তেওঁ সেইদৰে যেন কৰিব পাৰে। সেইবাবে ৰজাই তেওঁ ৰাজপ্ৰসাদৰ কৰ্মচাৰীসকলক আজ্ঞা দিছিল। ৰাণী বস্তিয়েও অছবেৰুছৰ ৰাজপ্ৰসাদত মহিলাসকলৰ বাবে ভোজ দিলে। 7ম দিনৰ দিনা ৰজাই দাক্ষাৰক পান কৰি প্ৰফুল্লিত হৈ আছিল আৰু তেওঁ মুহমন বিশ্বথা হবুনা বিগথা অৱগথা জেঠৰ আৰু কৰ্কচক ৰজা অছবেৰুছৰ আগত পৰিচৰ্যা কৰা সেই 7জন কৰ্মচাৰী। ৰাণী বস্তিক তেওঁ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক'লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰীসকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল। কিন্তু কৰ্মচাৰীসকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী বস্তিয়ে মানিবলৈ অসন্মত হ'ল। তাতে ৰজাই ক্ৰোধান্বিত হ'ল আৰু তেওঁ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল। তাৰ পাছত ৰজাই জ্ঞানী লোক আৰু যিসকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে। সেই সময়ত তেওঁ অতি ঘনিষ্ঠ পাৰস্য আৰু মাদিয়াৰ 7জন কোঁৱৰ এওঁলোক কচনা চেথৰ অদমথা টচিছ মেৰচ মচনা আৰু মমুকন এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চ খাপৰ কাৰ্যালয় স্থাপন কৰিছিল। ৰাণী বুৰেষ্টিয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা ৰজা অহছবেৰুছ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰি ৰাণী বস্তিৰ প্ৰতি কি কৰা হ'ব? মমুকনে ৰজা আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত ক'লে, ৰাণী বস্তিয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে এনে নহয়, কিন্তু সকলো কৰ্মচাৰী আৰু অহছবেৰুছ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে, কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলাই জ্ঞাত হ'ব। ইয়াৰ বাবে মহিলাসকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলাসকলে ক'ব, অহছবেৰুছ ৰজাই ৰাণী বুৰেষ্টিক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল। ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলাসকলে শুনি সেই দিনটো অতিক্ৰম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰীসকলক সেইদৰে ক'ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ'ব। যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহ'লে ৰাণী বস্তি অহছবেৰুচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব। এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক আৰু ইয়াৰ যেন লৰচৰ নহয়। এইকাৰণে ইয়াক পাৰস্য আৰু মাদিয়াসকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক। মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁ ৰাজ্যৰ সকলোফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব। তেতিয়া এই কথা ৰজা আৰু প্ৰধান লোকসকল সন্তুষ্ট হ'ল আৰু ৰজাই মমুকণে দিয়া প্ৰস্তাৱৰ দৰেই কৰিলে। তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্ৰতিখন প্ৰদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মুৰব্বী হওক। এই আজ্ঞা প্ৰত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।